আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত আজি মুখ্যমন্ত্ৰীৰ আম্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংক্ৰকছ' অঞ্চলৰ মিনচিংগাটত কয়লা খনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 25লৈ বৃদ্ধি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন উপলক্ষে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ, আই চি চি পুৰুষ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আজি আৰম্ভ, উদ্বোধনী মেচত পাকিস্তান নেডাৰলেণ্ডছৰ মুখামুখি আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অভিলেখ সংখ্যক ছবাৰৰ বাবে ভাৰতৰ খিতাপ দখল। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। যুৱ সবলীকৰণেৰে আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই অভিযানৰ অধীনত উদ্যোগীসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব। এই উপলক্ষে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকিব। আজি কামৰূপ জিলাৰ 3,710 গৰাকী আৰু কামৰূপ মহানগৰ জিলাৰ 1,862 গৰাকী উদ্যোগীয়ে প্ৰথম কিস্তিৰ ধনৰাশি লাভ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি তিতাবৰ বিধানসভা সমষ্টিৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত 35,000ৰো অধিক মহিলাৰ মাজত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই সাহায্য আৰ্থিক প্ৰগতিৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। যিসকল মহিলাই এই ধন প্ৰগতিৰ বাবে ব্যৱহাৰ কৰি চৰকাৰক ইতিবাচক ফলাফল দেখুৱাবলৈ সমৰ্থ হয় তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত 25,000 টকাকৈ প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। এই ধনৰ পৰিমাণ পৰৱৰ্তী পৰ্যায়ত পুনৰ বৃদ্ধি হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে ডঃ শৰ্মাই দেৰগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ সদস্যাসকলৰ মাজত চেক বিতৰণ কৰে। এই উপলক্ষে লাচিত বৰফুকন পুলিচ একাডেমী ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে মহিলাসকলক এই ধনৰাশিৰ সদ্ব্যৱহাৰেৰে স্বাৱলম্বী হ'বলৈ আহ্বান জনায়। মহিলাসকল আৰ্থিকভাৱে সবল হলেহে গ্ৰাম্য অৰ্থনীতি টনকিয়াল হ'ব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংক্ৰকছ' অঞ্চলৰ মিনচিংগাটত কয়লা খনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 25লৈ বৃদ্ধি পাইছে। পূব জয়ন্তীয়া পাহাৰৰ আৰক্ষী অধীক্ষক বিকাশ কুমাৰে জনোৱা মতে উদ্ধাৰকাৰী দলে কালি নিশা চলোৱা অভিযানত 4জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বৰ্তমানলৈকে উদ্ধাৰ কৰা 17টা মৃতদেহ চিনাক্ত কৰা হৈছে আৰু যাৱতীয় আইনী ব্যৱস্থা সম্পূৰ্ণ কৰাৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়া হৈছে। এই ঘটনাৰ সৈতে জড়িত 2জনক গ্ৰেপ্তাৰ কৰি কালি আদালতত হাজিৰ কৰোৱা হয়। 2জন লোকক 3দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে। আৰক্ষীয়ে ঘটনাত তদন্ত অব্যাহত ৰখাৰ লগতে ইয়াৰ সৈতে জড়িত আনসকলক চিনাক্ত কৰাৰ বাবে অভিযান চলাই আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে কয়লা খনিটোত এতিয়াও আৰু বহু লোক আবদ্ধ হৈ আছে। কয়লা খনিত কাম কৰিবলৈ যোৱা 6জন শ্ৰমিকৰ পৰিয়ালে শ্ৰমিককেইজন এতিয়াও সন্ধানহীন হৈ আছে বুলি জনাইছে। ঘটনাস্থলীত সম্প্ৰতি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ 2টা দল, NDRFৰ 3টা দল আৰু সীমান্ত সুৰক্ষা বাহিনী তথা চিকিৎসকৰ দল উদ্ধাৰ অভিযানত জড়িত হৈ আছে। ধেমাজিৰ ৰেল ষ্টেচনত কালি ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজ মুকলি কৰা হয়। লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই পতাকা জোকাৰি ষ্টপেজ ব্যৱস্থা মুকলি কৰে। এই ষ্টপেজে অঞ্চলটোৰ বিভিন্ন শ্ৰেণীৰ লোকৰ দিল্লীসহ দেশৰ ভিন্ন প্ৰান্তলৈ যাতায়াত সহজ কৰি তুলিব বুলি সাংসদ বৰুৱাই আশা প্ৰকাশ কৰে। অনুষ্ঠানত জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভুৱন পেগু উপস্থিত থাকে। ধেমাজি ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ ষ্টপেজৰ ব্যৱস্থাই স্থানীয় লোকসকলক উপকৃত কৰিব বুলি বিধায়ক পেগুৱে মন্তব্য কৰে। তেওঁ লগতে এই পদক্ষেপে ধেমাজিৰ সামগ্ৰিক উন্নয়ন, অৰ্থনৈতিক অগ্ৰগতি তথা দেশৰ মূল সুঁতিৰ সৈতে সংযোগ অধিক মজবুত কৰিব বুলি আশা প্ৰকাশ কৰে।
আমাৰ জিলাত আমি ডাইৰেক্ট দিল্লীলৈকে আমাৰ ভাগত একো ট্ৰেইন নাছিলে, কিন্তু মোদীজীৰ দিনত এইটো সম্ভৱ হৈছে। আজি চাবলৈ গ'লে 75-76 বছৰৰ মূৰত আমি ডাইৰেক্ট ইয়াৰ পৰা দিল্লী ট্ৰেইন পাইছোঁ, ৰাজধানী এক্সপ্ৰেছ। তাৰ কাৰণে মই আমাৰ প্ৰধানমন্ত্ৰী মোদীজীক ধন্যবাদ জ্ঞাপন কৰিছো আৰু সাংসদ ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতে নেৰা নেপেৰাকে লাগি আছিলে আৰু আশা ৰাখিছো আৰু এবছৰৰ ভিতৰত পাচিঘাট যেতিয়া ৰাস্তাটো ক্লিয়াৰ হৈ যাব ট্ৰেইন আমি তেতিয়া জুনাই আৰু চিলাপথাৰত এনেকে ৰাজধানী এক্সপ্ৰেছত উঠাৰ সুযোগটো পাম। আৰু এক প্ৰকাৰ চাবলৈ গ'লে এতিয়াহে আমি সঁচা অৰ্থত দিল্লী দূৰ নেহি আমাৰ কাৰণে চাউথ অফ ডেভেলপমেণ্টটো আমাৰ অঞ্চলবোৰত উঠি পাইছে। তাৰ কাৰণে মই ভাৰতীয় জনতা পাৰ্টি চৰকাৰ এনডিএ চৰকাৰ ধন্যবাদ।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন কালিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ ধলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱৰ সমাগমেৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অধিৱেশনস্থলীত মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা মূল তোৰণ, বাৰে চহৰীয়া ভাওনাৰ মণ্ডপ, চক্ৰবেহু আৰু স্বদেশী মেলাই দৰ্শনাৰ্থীৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কালি প্ৰথম দিনা 7 সহস্ৰাধিক বৈষ্ণৱ ভকতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী শীৰ্ষক গীত সমস্বৰে পৰিৱেশন কৰে। অধিৱেশনথলীত কালি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্মৃতিগ্ৰন্থ ভকতি ধাৰা উন্মোচন কৰা হয়। ইয়াৰ লগতে নাম ধৰ্ম, মহাপুৰুষ জ্যোতিকে ধৰি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। অধিৱেশনৰ আজি দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। বিধানসভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। ৰাজ্যৰ নিৰ্বাচনী আলেখ লেখ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকীও সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখ লেখ ল'ব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগেও প্ৰচাৰিত হ'ব। ৰাজ্যৰ প্ৰায় 3 সহস্ৰাধিক গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ নিৰ্বাচিত সভানেত্ৰী আৰু সদস্যাসকলৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কালি ৰাজ্যিক পঞ্চায়ত সন্মিলন অনুষ্ঠিত হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৰাজ্যত প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলা পঞ্চায়ত সন্মিলনত অংশ লৈ আনন্দ প্ৰকাশ কৰে। শ্ৰীদাসে তেওঁৰ ভাষণত কয় যে মহিলা সবলীকৰণ হৈছে এখন শক্তিশালী সমাজ আৰু সমৃদ্ধ সমাজ গঢ়াৰ অন্যতম ভেটি। এনে উদ্দেশ্যৰে মহিলাৰ নেতৃত্বক অধিক সক্ৰিয় কৰি তুলি নাৰী শক্তিৰ জৰিয়তে অসমক প্ৰথম শ্ৰেণীৰ ৰাজ্য হিচাপে গঢ়ি তোলাত অৰিহণা যোগাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
বিশেষকৈ আমাৰ যি মহিলা সবলীকৰণৰ ওপৰত লক্ষ্য ৰাখি ভাৰত চৰকাৰে আমাক নিৰ্দেশ প্ৰদান কৰিছিলে যে মহিলা প্ৰতিনিধিসকলক লৈ, নিৰ্বাচিত প্ৰতিনিধিসকলক লৈ পেলাই সন্মিলন আয়োজন কৰিব লাগে, যাৰ কাৰণে আমি পঞ্চায়তৰ যি গোলাপ বৰবৰা যি আমাৰ পঞ্চায়ত প্ৰতিষ্ঠান, এই প্ৰতিষ্ঠানৰ জৰিয়তে আজি প্ৰায় 3000তকৈ অধিক প্ৰতিনিধিসকলক মাতি আমি আগন্তুক দিনত পঞ্চায়তৰ কাম কাজৰ লগত আমাৰ যি ৰাষ্ট্ৰীয় মহিলা আয়োগ যি আছে, মহিলা আয়োগৰ যিমানবোৰ কাম, মহিলাৰ সুৰক্ষাৰ লগতে মহিলাৰ সবলীকৰণ বিষয় লৈ পেলাই আজি আমি ৰাজ্যিক পৰ্যায়ত এই সভাখন আয়োজন কৰিছো। ইয়াৰ পূৰ্বে আমি ব্লক পৰ্যায়ত বা সমষ্টি পৰ্যায়ত বা পূৰ্বে আমাৰ নলবাৰী জিলা পৰ্যায়তো আমি ইতিমধ্যে এনেকুৱাকৈ সন্মিলন কৰিছো। কিন্তু মই ভাবো যিহেতু মহিলাসকলকো আমি আগুৱাই দিয়াৰ কাৰণে তেওঁলোকে 50% যিটো ৰিজাৰ্ভেশ্যন কৰা হৈছিলে, গতিকে সেই সুযোগ তেওঁলোকে যাতে গ্ৰহণ কৰি পেলাই আগন্তুক দিনত যি আমাৰ গ্ৰাম্য জনসাধাৰণক সকাহ দিয়াৰ কাৰণে যি ব্যৱস্থা, সেইটো ব্যৱস্থাৰ কাৰণে আজি আমি মহিলাসকলক মাতি পেলাই জিলা পৰিষদে হওক বা আঞ্চলিক পঞ্চায়তে হওক বা গাঁও পঞ্চায়তৰ সভাপতি সভানেত্ৰী সভানেত্ৰীসকলৰ লগতে সদস্যসকলক মাতি পেলাই অসমৰ ইতিহাসত প্ৰথমবাৰ
ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ধুবুৰীত আজিৰে পৰা সমাগত বিধানসভা নিৰ্বাচনৰ বাবে EVM প্ৰদৰ্শন কেন্দ্ৰ আৰু ভ্ৰাম্যমান EVM প্ৰদৰ্শন ভানৰ জৰিয়তে সজাগতা অভিযান অনুষ্ঠিত হ'ব। ধুবুৰী, গোলকগঞ্জ, গৌৰীপুৰ আৰু বিলাচীপাৰা বিধানসভা সমষ্টি সামৰি জিলাখনৰ সকলো ৰাজহচক্ৰৰ লগতে বিলাচীপাৰাৰ গোলকগঞ্জ সমজিলা কাৰ্যালয়ত এই সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। EVMৰ প্ৰদৰ্শনৰ ভ্ৰাম্যমান বাহনে জিলাখনৰ 7 বজাৰ, নিৰ্বাচিত ভোটকেন্দ্ৰৰ প্ৰাংগণ আৰু আন ৰাজহুৱা স্থানতো কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। জনসাধাৰণৰ মাজত প্ৰশিক্ষণ আৰু সজাগতাৰ বাবে এই অভিযান চলোৱা হ'ব বুলি জিলাখনৰ আয়ুক্ত নৱজ্যোতি পাঠকে জানিবলৈ দিয়ে। লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি EVM প্ৰদৰ্শনী কেন্দ্ৰ উদ্বোধন কৰা হয়। জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতীয়ে কেন্দ্ৰটো উদ্বোধন কৰি কয় যে গণতান্ত্ৰিক পৰ্যায়ত ভোটাৰৰ মাজত আস্থা বৃদ্ধি কৰাৰ ক্ষেত্ৰত এই পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। যোৰহাটৰ জিমখানা ক্লাবত কালি অসম চাহ খেতিয়ক সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সাধাৰণ সভাত উপস্থিত থাকি কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই চাহ উদ্যোগৰ সামগ্ৰিক স্থিতি সন্দৰ্ভত বক্তব্য দাঙি ধৰে। চাহ খেতিয়ক সন্থাৰ সভাপতি সমুদ্ৰ প্ৰসাদ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত উদ্যোগপতি ৰঞ্জিত কুমাৰ বৰঠাকুৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই সভাত টকোলাই চাহ গৱেষণা কেন্দ্ৰৰ সঞ্চালক, বিশিষ্ট চাহ খেতিয়কসকল আৰু চাহ খেতিয়ক সন্থাৰ সদস্য উপস্থিত থাকে। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰা ICC পুৰুষ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আজি আৰম্ভ হ'ব। অহা 8 মাৰ্চলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত 20টা দলে অংশ লৈছে। ভাৰত আৰু শ্ৰীলংকাৰ বিভিন্ন স্থানত মুঠ 55খন খেল অনুষ্ঠিত হ'ব। আজি 3খন খেল অনুষ্ঠিত হ'ব। ইয়াৰে কলম্বোৰ সিনহালে স্পৰ্টছ ক্লাবত হ'বলগীয়া প্ৰথমখন খেলত পাকিস্তান নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 11 বজাত আৰম্ভ হ'ব। দ্বিতীয়খন খেল কলকাতাৰ ইডেন গাৰ্ডেনছত বিয়লি 3 বজাত ৱেষ্ট ইণ্ডিজ আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া প্ৰতিযোগিতাৰ তৃতীয়খন খেলত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন 7 বজাত অনুষ্ঠিত হ'ব। 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে অভিলেখ সংখ্যক 6 বাৰৰ বাবে খিতাপ দখল কৰিছে। জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে কালি ইংলেণ্ডক 100 ৰাণত পৰাস্ত কৰে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 411 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 80টা বলত 175 ৰাণ কৰাৰ লগতে আয়ুষ মাহাত্ৰে 53 আৰু অভিজ্ঞান কুণ্ডুৱে 40 ৰাণৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ হৈ জেমছ মিণ্টুৱে 3টা উইকেট দখল কৰাৰ লগতে ছেবাষ্টিয়ান মৰগান আৰু এলেক্স গ্ৰীণে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 40 অভাৰ আৰু 2টা বলত 2টা উইকেট হেৰুৱাই 311 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ কেলেব হেলকনাৰে সৰ্বাধিক 115 আৰু বেন ডকিন্সে 66 ৰাণ কৰে। ভাৰতৰ আৰ এছ অম্ব্ৰিজে 3টা আৰু দীপেশ দেৱেন্দ্ৰন আৰু কনিষ্কা চৌহানে 2টাকৈ উইকেট লাভ কৰে। বৈভৱ সূৰ্যবংশীক প্লেয়াৰ অব দ্য মেচ আৰু প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। 19 বছৰ অনূৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক ৰাণ কৰা আয়ুষ মাহাত্ৰে নেতৃত্বাধীন ভাৰতীয় দলটোৰ বাবে এয়া হৈছে ঐতিহাসিক জয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত বাতৰিত চকু ফুৰাওঁ।
পৰীক্ষা পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময়, মেঘালয়ৰ কয়লাখনিৰ দুৰ্ঘটনাত মৃতকৰ সংখ্যা 25লৈ বৃদ্ধি, ৰাজ্যৰ স্বাস্থ্যখণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ সংযোজনেৰে যুগান্তকাৰী অধ্যায়ৰ সূচনা আদি ভিন ভিন বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। পৰীক্ষাত কেৱল নম্বৰ লাভক প্ৰাধান্য নিদি সকলোৱে জীৱনটো সজাই তোলাত গুৰুত্ব দিয়া উচিত বুলি পৰীক্ষা পে চৰ্চা অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাৰ্থীসকললৈ আহ্বান জনোৱা এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল প্ৰদেশ চৰকাৰে 2025ৰ পৰা 2035 বৰ্ষক জলবিদ্যুতৰ দশক হিচাপে ঘোষণা কৰিছে। ৰাজ্যখনে 1.9 লাখ কোটি টকা বিনিয়োগেৰে 19 গিগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অৰুণাচল প্ৰদেশ চৰকাৰৰ এই ঘোষণাই অসমলৈ বিপদ সংকেত কঢ়িয়াই অনাৰ আশংকা কৰা হৈছে। বাতৰিটো দৈনিক জনভূমি কাকতে অসমৰ ওপৰত জলবোমাৰ ভাৰ শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ৰোগীৰ পৰীক্ষা নিৰীক্ষা চলোৱা হ'ব। এই বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমচাং অভয়াৰণ্যৰ 53 বিঘা ভূমিৰ বনাঞ্চল ধবংস কৰি ৰিং ৰোড নিৰ্মাণ কৰা হ'ব। এই বাতৰিটো দৈনিক অসম আৰু আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গুৱাহাটীত আয়কৰ বিভাগে অভিযান চলাই 2জন ব্যৱসায়ীৰ বাসগৃহৰ পৰা 30 কোটি টকাৰ সোণ জব্দ কৰাৰ বাতৰিটো নিয়মে বাৰ্তা কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। মেঘালয়ৰ কয়লাখনিৰ বিস্ফোৰণৰ ঘটনাত মৃতকৰ সংখ্যা 25লৈ বৃদ্ধি, ঘটনা সংক্ৰান্তত 2জন আটক, এই বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
ধন্যবাদ পৰিস্মিতা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলী পৰাৰ পাছলৈ বতৰ ফৰকাৰ লোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 13 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত আজি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ থাংস্ক্ৰক্স অঞ্চলৰ মিন চিংগাটত কয়লা খনিত বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 25লৈ বৃদ্ধি। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন উপলক্ষে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ। আই চি চি পুৰুষ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আজি আৰম্ভ। উদ্বোধনী মেচত পাকিস্তান নেডাৰলেণ্ডছৰ মুখামুখি আৰু 19 বছৰ অনুৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অভিলেখ সংখ্যক 6 বাৰৰ বাবে ভাৰতৰ খিতাপ দখল। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 11 বজাত শুনিবলৈ পাব।